এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডেক পাছতেই বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰি সৈতে ষ্টুডিঅত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ বাবে অবিৰতভাৱে কাম কৰি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15 নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ফ্ৰণ্টেখমৰ পাছতে গুজৰাট টাইটান ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৰাজ্যখনত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ কথা উল্লেখ কৰে। তেওঁ ডঃ হিমন্ত বিশ্ব শৰ্মাক এগৰাকী দক্ষ প্ৰশাসক বুলি অভিহিত কৰি ৰাজ্যখনৰ প্ৰশাসনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগক মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগক অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে বিপুল ভোটত বিজেপিক জয়যুক্ত কৰাটোৱে উন্নয়নৰ ৰাজনীতিত জনসাধাৰণৰ দৃঢ় বিশ্বাসকে প্ৰতিফলিত কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ ইঞ্জিনৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে যোগাযোগ, শান্তি আৰু সাংস্কৃতিক স্বকীয়তা সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপে ৰাজ্যখনক বিকাশৰ ক্ষেত্ৰত নতুন পৰিচয় দিছে। শ্ৰীনবীনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বই চৰকাৰখনে বিকশিত অসম আৰু বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাৰিগৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলী আজি মন্ত্ৰী হিচাপে শপত লয়। মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু BPFৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ বাবে অবিৰতভাৱে কাম কৰি আছে। চাইবাৰ অপৰাধত উদগনি যোগোৱাৰ ক্ষেত্ৰত অবৈধ একাউণ্টসমূহ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি তেওঁ উল্লেখ কৰে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই আজি ৰিজাৰ্ভ বেংক ইনগ্ৰেশ্যন হাবৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। বেংকিং আৰু ডিজিটেল ধনাদায় ব্যৱস্থাটো অবৈধ একাউণ্ট আৰু বিত্তীয় জালিয়াতি ৰোধ কৰাৰ বাবে এটা শক্তিশালী ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে এই বুজাবুজিৰ চুক্তি কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15 নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। নাৰ্ছিং ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নাৰ্ছসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। এই সন্মানীয় পুৰস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণ পত্ৰ, 1,00,000 নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। 1973 কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল পুৰস্কাৰৰ সূচনা কৰে। সমাজলৈ নাৰ্ছসকলে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে নাৰ্ছিং খণ্ডত সেৱা আগবঢ়াই অহা কৰ্মীসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে। এই ব্যৱস্থাই দেশৰ বিভিন্ন প্ৰান্তত মৌচুমী জলবায়ুৰ আগজাননী আৰু উত্তৰ প্ৰদেশৰ বাবে উচ্চস্তৰীয় বৰষুণৰ পূৰ্বানুমানক পাইলট সেৱা হিচাপে সামৰি লৈছে। নতুন বিকশাই তোলা এই ব্যৱস্থাই বতৰৰ আগজাননী সামৰ্থক অধিক শক্তিশালী কৰাৰ লগতে কৃষি, দুৰ্যোগ ব্যৱস্থাপনা আৰু ৰাজ্যসভা সেৱাখণ্ডক উপকৃত কৰিব। এই উপলক্ষে দিয়া ভাষণত ডঃ সিঙে কয় যে বতৰৰ আগজাননীৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থাকেইটাৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তাক সংযোগ কৰা হৈছে। এই ব্যৱস্থাৰ গুৰুতৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত হোৱা মুঠ বৰষুণৰ প্ৰায় 70-80% প্ৰায়ে অনিশ্চিত হোৱা দেখা যায়। ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ডঃ এম ৰবিশংকৰ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান ডঃ এম মহাপাত্ৰও এই অনুষ্ঠানত উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। শিক্ষাৰ্থীসকলৰ ভৱিষ্যতত যাতে কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িতসকলক কৰায়ত্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি চৰকাৰে প্ৰকাশ কৰিছে। নীট ইউ জিৰ পৰীক্ষাৰ বাতিল সম্পৰ্কত নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এন টি এৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে সংস্থাটোৱে পৰীক্ষাৰ মাচুল শিক্ষাৰ্থীসকলক ঘূৰাই দিব। তেওঁ কয় যে সংস্থাটোৱে এটা নতুন তাৰিখত এই পৰীক্ষা অনুষ্ঠিত কৰিব আৰু ইয়াৰ বাবে শিক্ষাৰ্থীসকলে কোনো ধৰণৰ অতিৰিক্ত মাচুল দিব নালাগে। বিদ্যালয় শিক্ষা আৰু স্বাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰে এন চি ই আৰ টি আৰু চি বি এছ চি যুটীয়াভাৱে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পিউটাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰিছে। শ্ৰীকুমাৰে কয় যে গ্ৰীষ্মকালীন বিৰতিৰ সময়ত শিক্ষকসকলক এই বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব আৰু গ্ৰীষ্মবন্ধ খোলাৰ পাছত এই বিষয়সমূহ বিদ্যালয়ত আৰম্ভ কৰা হ'ব। তেওঁ লগতে কয় যে এন চি ই আৰ টিয়ে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ'বলগীয়া 16 পেঞ্চন আদালতত অধ্যক্ষতা কৰিব। 37 মন্ত্ৰালয় আৰু বিভাগৰ দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা 985 গোচৰ কাইলৈ নিষ্পত্তি কৰা হ'ব। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে প্ৰকাশ কৰা মতে পেঞ্চন ওজৰ আপত্তি সম্পৰ্কীয় জটিল আৰু দীৰ্ঘদিনীয়া গোচৰসমূহ নিষ্পত্তিৰ বাবে এই আদালত ফলপ্ৰসূ মঞ্চ হিচাপে পৰিগণিত হৈছে। এতিয়ালৈকে অনুষ্ঠিত হোৱা 15 পেঞ্চন আদালতত প্ৰায় 28,000 গোচৰ উত্থাপন কৰা হৈছে আৰু ইয়াৰে 20,000 গোচৰ এই আদালতত নিষ্পত্তি কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খন্তি সময় পাছতে গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ছানৰাইজাৰ্ছ হায়দৰাবাদে গুজৰাট টাইটানছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি চিলি গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ফ্ৰান্সিস্কো পেৰেজ মাককেনাৰ লগতে দেশখনৰ প্ৰতিনিধি মণ্ডলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে এই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত চিলি ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি সম্পৰ্কীয় আলোচনাৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে। এই আলোচনাত উভয় দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক দৃঢ় কৰাৰ লগতে বিনিয়োগ আৰু কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ দৰে বিষয়েও স্থান পায়। চিলিৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিকাশ আৰু সমৃদ্ধিৰ বাবে অৰ্থনৈতিক সহযোগিতা আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ বাবে অবিৰতভাৱে কাম কৰি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15 নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত খন্তি সময়ৰ পাছতে গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।